Good evening, Itu Agashwani Kohima. Samlaga Khobopuriya Sim Kungnongla. Pohela Headlines. Nagaland Sarkarba, Itia Jariraki Assembly Session Somoy FMTA, Panaidibali Bill to introduce Kuribila Se. MLA Nukluto Shiba, Mugokchungdi Sadar Administration Area Panaidibali Koise. Lok Sabha MP Sipungbaran Jamirba Smart Meters di Jantakan Lokodi Janani Dibali Dorkar Janaisi Aro Cricketi Nagaland Ba Mizoram Lokot Women's Under 23 1D Trophy Plate Match Opening di Harai Dise. Itia Pura Khobar Nagaland Legislative Assembly Bra Itia 14th House Laka 8th Session Samoy Ekda Bill Introduce Kurikana Frontier Nagaland Territorial Authority, FNTA Banai Diwilase. Itudu Chief Minister Nipuriobra Governor's Address, the motion of thanks to Talaka Kota Se Somway, Jakali Janai Se. Sri Ryobra Kwese ki Eastern Nagaland People's Organization, ENPO Lokoti, Charja Kuria Pasot, proposed legislation to Idu Mahina Akidi, Memorandum of Agreement, Sign Kuria Laka Provisions Lokoti Milai Diwilase, Aru Basic Principles de Iki Monzo Kuria di Man Kuri Rakibilase. Tarbra Asha Janai Desi ki Bill to ETS Session Somoy Pass Kuri Dibo.
We are also moving early for bringing a bill in the assembly for FNTA incorporating the provision of MOI and also keeping in mind our agreed basic principles. We will also be consulting the MHA in regards to the bill, and it is our desire that within this 8th session of the 14th house, we can present the bill and pass the act. This is our desire. I hope all concerned will do their duty so that we will pass this bill.
Chief Minister Bakwesi ki ENPO aro Eastern Nagaland laka tribal bodies lokodi charja kuria pasudi ekta interim council do FNTA karni banai dibole sarkar pra kam kuri ase. Tarba India Sarkar Lokodi Historic Agreement signing the guide kurigina madatia karni mankushi janaise. Sri Ryobra ENPO Lokodi congratulate kuri mila joraikina process to agi loijavali asha janaise. MLA Nukluto Shibra Sadar Administrative Area Ekta Mukokchong District di banaigina governance uthai dibali zamin aro judicial mamla di diri kuria khan rakhai dibali aro local communities karne tokabisa hobida khulai dibali karne koise issue du jakale 14th Nagaland Legislative Assembly laga 8th session di dusra wala din di question hour samoy di uthai digina MLA bra koise Mukokchong do state di sadar jurisdiction ma thake olop districts ma judi asi aro ekta Sadar Circle Banai Diabra, Surface Act Nichide, Bank Loans Lukina, Entrepreneurship Di, Mon Utaikina, Sarkar Nokri Karni, Roki Thakyadu, Kom Kuri Dibuli, Ase.
Once under Sadar area, villagers themselves will decide and inform administration for survey and land pata in your area, where the village local bodies feels communalization is needed depending on proximity to headquarters. We empower our local bodies to help the government in smoothly creating an inclusive and financial system.
Mamla di jawab digina Deputy Chief Minister Yen Thongho Petron Prakwisi judi Sardar jurisdiction karne proposal jumadili sarkar ba itudi saidibali paribo.
Out of 17 districts, Chinibidima, Mokokchong have not given any proposal. Other new districts like Newland, Samatur, Nongla, Feminyu and Melori, they have already sent the proposal, so the government is going to take up this issue. Likewise, I would like to appeal to our administration, TC Mokokchong, to send proposal for creation of Sadar in Mokokchong. If we receive proposal, we'll examine.
Iki somhadi Chief Minister Nipuri Brakwesi, Constitution Laka Article 371A Nichidi, legal provisions are customary laws logot, traditional village governance thakya karni idu jamila ase.
For Nagaland, because of our 371A, even in the 73rd Amendment of Panchayati Raj, we are exempted because of our land and its resources belongs to the people, and therefore we deal it separately of the urban areas and also village areas. So whoever wants to come under the purview of Sadar, I think that would be permissible. That administrative and legal term can be discussed to facilitate. So there are sensitive areas. The villagers, if they agree, I think there's no problem. But we cannot force on them.
Chief Minister Bakwesi ki mamla do bhalpra janigina fasla na loa kodi হুঁশিয়াৰ পৰা ষ্টাডি কৰিবলৈ দৰকাৰ জনাইছে। নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট নাবাৰ্ডৰ পৰা ট্ৰাইবছ প্ৰজেক্টত কাংচং বস্তি মগকচং ডিষ্ট্ৰিক্ট নিজেদি চুৰু কৰি কিনে ছাষ্টেইনেবল লাইভলিহুড বঢ়াই কিনে ৰুৰেল কমিউনিটিজ এম্পাৱাৰ কৰি দি টকা পইচা সুবিধা খান চুদা কৰি দিবলৈ আছে। ইনিচিয়েটিভ পৰা এৰোমেটিক আৰু মেডিচিনেল প্লাণ্টছ বঢ়াই দিবলৈ আৰু ইণ্টিগ্ৰেটেড ফিছাৰী চাইণ্টিফিক কাল্টিভেশ্যন ভেলু এডিশ্যন আৰু অৰ্গেনাইজ মাৰ্কেটিং পৰা ফাৰ্ম প্ৰডাক্টিভিটি উঠাই দিবলৈ আছে। আকাশবাণী কইমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক চেণ্ডেলছ AIR নিউজ এলাৰ্টছ আৰু AIR আণ্ডাৰস্কোৰ কইমা দি ফলো কৰিবি। আপুনি খান বা ইটো খবৰ দো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কইমাৰ পৰা শুনিবলৈ পাব। ৱেলকাম বেক। আপুনি খান চাম লগা খবৰ শুনি আছে। মেম্বাৰ অফ পাৰ্লিমেণ্ট লোকসভা সুবংবৰণ জামিয়াৰ বা স্মাৰ্ট মিটাৰ্ছ দি জনতা খান লগতে জাননী দিবলৈ কাৰণে দৰকাৰ জনাইছে। ডিষ্ট্ৰিক্ট ইলেক্ট্ৰিচিটি কমিটি টু ৰিভাম্পড ডিষ্ট্ৰিবিউচন ছেক্টৰ স্কিম RDSS লগা সবচে পহিলা মিটিং কহিমাদি যোৱাকালি কথা কৰি তাৰ পৰা ডিপাৰ্টমেণ্ট লগতে কনভেনশ্যনেল মিটাৰ্ছ বা স্মাৰ্ট মিটাৰ্ছ দি বদলি কৰি লগা ফাইদা খান জনাই দিবলৈ অনুৰোধ কৰিছে। শ্ৰী জামিয়াৰ যোনটো কমিটি লগা চেয়াৰপাৰ্চন আছে তাৰ পৰা ডিষ্ট্ৰিক্টটো আনইলেক্ট্ৰিফাইড আৰু পাৰ্চিয়েলি ইলেক্ট্ৰিফাইড জাগা খান পুৰা এছেচমেণ্ট কৰিবলৈ জনাই কিনে খোলা আৰু চাফা লগত পাৱাৰ ডিষ্ট্ৰিবিউচন দি দুখ লগতে চামনা কৰিবলৈ কৈছে। ডেপুটি কমিশ্যনাৰ কহেমা বি হিনকপো চেম্বৰা স্মাৰ্ট মিটাৰিং লগা লাভ খান জনাই কিনে ৰুফ টপ চলাৰ লগা এফিচিয়েঞ্চি সুধাৰ কৰি দি বুলি কৈছে। RDSS লগা অভাৰভিউ প্ৰেজেণ্ট কৰি কিনে এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ পাৱাৰ ডিপাৰ্টমেণ্ট লোপুজ চাং জামিয়াৰ পৰা কৈছে স্মাৰ্ট মিটাৰিং ইমপ্লিমেণ্ট কৰিব পৰা ষ্টেট লগা নোকচান খান কমটি কৰি দিবলৈ আছে। তাৰ পৰা কৈছে কে 3,23,878 লগা টাৰ্গেট পৰা খালী 37,081 স্মাৰ্ট মিটাৰ্ছ খানটো ইনষ্টল কৰিছে। ডিপাৰ্টমেণ্ট বা এটা স্মাৰ্ট মিটাৰ ভাগৱাৰা কেম্পেইন শুৰু কৰি কিনে নাগালেণ্ড পুৰা দি জাননী বঢ়াই দিবলৈ আছে। পহিলা লাকা গভৰ্ণৰ আৰু চিফ মিনিষ্টাৰ ডঃ এছ চি জামিয়াৰ পৰা বেছি জল্দি বদলি কৰি থাকে দনিয়াদি কমিউনিটিজৰ পৰা মডাৰ্ণ উন্নতি এডাপ্ট কৰি বুলি আজি জনাইছে। তাৰ পৰা কৈছে কি বস্তি মানুহ খান আৰু বিচিত নাও জৱান পৰা ট্ৰেডিশ্যনেল প্ৰেক্টিচেছ ইকলা নহয় কিনে আগে বঢ়াই যাবলৈ ভাৱনাৰ লগত মজবুত ফিউচাৰ বনাই ৰাখে বুলি দৰকাৰ জনাইছে। ডঃ জামিয়াৰ পৰা টিয়াৰ ইম বস্তি জুমুকুটিমা ডিষ্ট্ৰিক্ট নিজেদে চিলভাৰ জুবলি চেলিব্ৰেশ্যনটি কথা কৰিছে। আয়োজনটি কথা কৰি নাগালেণ্ড লেজিছলেটিভ এছেম্বলি স্পীকাৰ শ্বাৰিঙান লংখামৰ পৰা কমিউনিটিৰ লগতে চৰকাৰৰ মাদাত ৰখি থাকি লগা বদলি ছেল্ফ ৰিলায়েঞ্চ উঠাবলৈ অনুৰোধ কৰিছে। জুবলিডো নিজৰ ভাৱনাখন ৱাপাছ চাই যাবলৈ আৰু আহি থাকে সময় কাৰণে ভাৱনা কৰিবলৈ কৈ কিনে শ্ৰী লংখামৰ পৰা বস্তি লগা উন্নতিৰ কাৰণে এটা মাষ্টাৰ প্লান তৈয়াৰ কৰিবলৈ দৰকাৰ জনাইছে। ৰংলগা ফেষ্টিভেল হলিডো আজি দেশপুৰ আদি মনাইছে। ফেষ্টিভেল বা বিয়া ওপৰত ভাল বা যেতিয়া দেখাই কিনে স্প্ৰিং ছিজন পুঞ্জিয়াদো মনাই আছে। ডিমাপুৰ দি চেলিব্ৰেশ্যনছটো আলাক আলাক ৰংলগা খেল লগতে বাৰাখানা ৰাখিছে। এতিয়া আমি খালাকা কৰেচপণ্ডেণ্ট বা দুচৰা জানকাৰী কাণ শুনিবলৈ পাব।
ডিমাপুৰতে ইউনিটি চেয়াৰ ক্লাব আৰু ৰংগাছায়া পৰা মিলাই কিনা এটা শানদাৰ আয়োজন ৰখিয়াতে 3,000 নিচিনা মানুহ খান জমা কৰিছে। অৰ্গেনাইজাৰ্ছ পৰা কৈছে চেলিব্ৰেশ্যন সময় খালী অৰ্গেনিক কেমিকেল ফ্ৰী কালাৰ্ছ আৰু নেচাৰেল ফুল খানটো চলাইছে। ফেষ্টিভিটিজ লগত চেৰিটেবল কাম হিচাপ আয়োজন পৰা কামাই কৰিয়া পৰা 2-3 গৰীব চুক্ৰী খান লগা এনুৱেল এডুকেশ্যনেল খৰ্চাতে মদত দিবলৈ অৰ্গেনাইজাৰ্ছ পৰা কৈছে। স্পীকাৰ্ছ পৰা হলি লগা ইনক্লুচিভ নিয়ম জনাই কিনা ইটো পৰা জাতি ধৰ্ম আৰু কমিউনিটি আলাক আলাক জোৰাই দিয়া হিচাপ জনাইছে। মেৰি আকাশবাণী নিউজ কহিমা।
আৰু ক্ৰিকেটে নাগালেণ্ড বা মিজোৰাম ওপৰ 15 ৰান জিতটো সবচে আঁকি ৰাখে ৱেমেন্স আণ্ডাৰ 23 1D ট্ৰফি প্লেট মেচ চণ্ডীগড়ত যোৱাকালি জিতিছে। পহিলা বেট কৰি বিপিনিবৰা 82 ৰানছ বনাই কিনে নাগালেণ্ড বা 212 ৰান স্কৰ কৰিছে। ইতিলগা জবাব দি মিজোৰামটো 197 ওলাই দি কিনে বিপিনিবৰা বেছি ভাল পাৰফৰ্মেঞ্চ পৰা 5 উইকেটছ লৈছে। নাগালেণ্ড বা নেক্সট মেচটো অৰুণাচল প্ৰদেশ লগতে কালি লগ কৰিবলৈ আছে। খবৰ চেষ্টি হেডলাইন দুবাৰ জনাই আছে। নাগালেণ্ড চৰকাৰ বা এতিয়া জাৰি ৰাখি এছেম্বলি ছেচন সময় FMTA বনাই দিবলৈ বিলটো ইণ্ট্ৰডিউচ কৰিবলৈ আছে। MLA নকলতো শিৱা মুগকচংদি চাদা এডমিনিষ্ট্ৰেশ্যন এৰিয়া বনাই দিবলৈ কৈছে। লোকসভা MP সুবংবৰণ জামিয়া বা স্মাৰ্ট মিটাৰ্ছ দি জনতা খান লগতে জাননী দিবলৈ দৰকাৰ জনাইছে। আৰু ক্ৰিকেটে নাগালেণ্ড বা মিজোৰাম লগতে ৱেমেন্স আণ্ডাৰ 23 1D ট্ৰফি প্লেট মেচ অপেনিং দি হৰাই দিছে। ইটো লগত আজি চাম লগা খবৰ ইমান দি শেষ কৰি আছে। শুনি থাকিবি আহিয়াকালি ফুজ 7:25 মিনিটে নাগামিজ খবৰ আনি দিবলৈ আছে।